গীতমালা 128 অধ্যায়। যাত্ৰাৰ সংগীত। ধন্য সেইজন যিজনে জিহুৱালৈ ভয় ৰাখে আৰু তেওঁৰ পথত চলে। তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হবা আৰু তোমাৰ মংগল হ'ব। তোমাৰ গৃহৰ ভিতৰৰ অন্তপুৰত তোমাৰ ভাৰ্যা ফলৱতী দাক্ষালতাৰ নিচিনা হ'ব। তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তানসকল জীত গছৰ পুলিৰ নিচিনা হ'ব। এইদৰে যিজনে জিহুৱালৈ ভয় ৰাখে তেওঁ আশীৰ্বাদ প্ৰাপ্ত হ'ব। জিহুৱাই চিউনৰ পৰা তোমাক আশীৰ্বাদ কৰিব। তোমাৰ জীৱনৰ সকলো কালত তুমি জেৰুচালেমৰ মংগল দেখা পাবা, এনেকি তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইজৰাইলৰ ওপৰত শান্তি হওক।